অলপ ভাল অলপ পাগল অলপ খঙাল চীনৰ ছাগল গৰু হাল গলত নাঙল ক্ষীণ খৰি চোলা বহল বটল হাতত নহয় মাল মহল নহয় বাঁহৰ ছাল অসম পুত্ৰ হলে ৰুদ্ৰ হব যুদ্ধ মহাকাল অলপ ভাল অলপ পাগল অলপ খঙাল চীনৰ ছাগল গৰু হাল গলত নাঙল ক্ষীণ খৰি চোলা বহল বটল হাতত নহয় মাল মহল নহয় বাঁহৰ ছাল অসম পুত্ৰ হলে ৰুদ্ৰ হব যুদ্ধ মহাকাল চকু লাল কাৰণ চকুত সপোন গাল মায়াৰ জাল আগত ঢাল পিছত খাল ভালত ভাল বেয়াত গালৰ ফালে চাল লাগে ভাল ঢোলৰ তাল আৰু তাঁতৰ শাল লাল নাখাওঁ মাল নাখাওঁ ৰহি নাখাওঁ লাল মাৰো হাল ৰাতি সাত দিনত পাল এলা গাত নলৈ ৰাজপথ বনাম নিজৰ বাট আনিম ভাত ঘৰত চাট কথা নকওঁ আমি চিধা মুখত লাট মাৰো মানুহ আমি চিধা আমাৰ কথা নহয় বেকা বেকি সকলোৰে ভাল লাগে নকৰোঁ যাৰা যদি মনত যদি খুদ প্লিজ নকৰিবি দেখা দেখি অলপ যদি তুৰি মুৰি লাগি যাব খেদা খেদি তাৰপৰা পিন নকৰিবি দে অলপ চাইড লাগে যদি গোলাপ পাই হাততে কাইট মিঠা মিঠা কথা কিন্তু মনবিলাক চাফা নহয় কোনো বেৰে চাৰ্ফ এক্সেল নহ'লে বা টাইট টাইট ড্ৰামবোৰ টাইট টাইট ক্লেশ নো নো ফাইট ৱৰ্ক কৰি হাৰ্ড আমি ৰিচ কৰিম হাই হাই শুই থাকোঁ দিনত আমি কাম কৰোঁ নাইট অন্ধকাৰ জীৱনত মোৰ হিপ হপৰ লাইট নাম ইমান কৰ যাতে নামতে চব চলি যায় কাম এনে কৰ যাতে লগৰবোৰে জ্বলি যায় সেইদিনাহে গম পাবি যিদিনা তোৰ সফলতাই ঘৰত দিব ৰং দেও তাৰৰে মন গলি যায় নাম ইমান কৰ যাতে নামতে চব চলি যায় কাম এনে কৰ যাতে লগৰবোৰে জ্বলি যায় সেইদিনাহে গম পাবি যিদিনা তোৰ সফলতাই ঘৰত দিব ৰং দেও তাৰৰে মন কোঠাত সোমাই থাকি মন্তব্য দিয়া বহুত ইজি ঘৰৰ পৰা ওলাই আহিলে তোৰ ঠেঙা যাব ভিজি বোকা ঢেকু ৰায়াত বহুত আক্ৰান্ত উইথ ৰেবিজ কিড অকল এটাই বাকী চব বেবিজ
অসমীয়া যুৱক আমি গামোচালৈ ট্ৰিপ কৰিম সংগীতৰ আসক্ত মই বেলেগ কিনো ট্ৰিপ কৰিম নিজৰ লগত ডিপ জৰি লোকক কিনো ডিচ কৰিম বহুত বেছি সপোন কেনে কোনো একমপ্লিছ কৰি
কাৰোবাক সহজে বিশ্বাস কৰিলে ভিতৰৰ কথাবোৰ ব্যক্ত কৰিলে হানিব চুৰিৰে বুকুতে কান্দিব অন্তৰে সকলো দেখিবি ৰক্ত ৰক্ত সত্য সহ্য কৰিব পাৰিলে মুক্ত মনেৰে ঘূৰিব পাৰিবি উক্ত কথাবোৰ লক্ষ্য কৰিলে নিজকে ক'ৰবাত বিচাৰি পেলাবি ওপৰত উঠিব খুজিলে বহুতে ভৰিতে ধৰিটো কান্দিব তেনেতে আশীৰ্বাদ দিবি তাক আছিল ভিতৰ কাৰণটো তই যে পাপৰে ভাগিৰা নিজৰে পাপ মোক ঢাকিব দে দুখ বুঢ়ানকে জাপিব দে পাপৰে বুজাটো ওজনটো বাঢ়িলে আমাৰো সময়টো আহিব দে